নমো ভগবতে বাসুদেবায়। শ্রীমদ ভাগবত পঞ্চম স্কন্ধ সপ্তম অধ্যায় শুক উবাচ। এবে হো শুন পরীক্ষিত ঋষভ উত্তারে যে মন্ত কহিবা তহির উদন্ত রাজন হুয় এক চিত্ত ভরত মহাভাগবত ঋষভে হইণ সম্ভূত তাহাঙ্ক আজ্ঞা শিরে ঘেনি আনন্দে পাড়ন্তি মেদিনী বিশ্বরূপর কন্যা সেহি পঞ্চজনীকু বিভা হই পঞ্চকুমর যে তাহার হইলে অতি মনোহর ধূম্রকেতু যে সুদর্শন সুমতি রাষ্ট্রভৃত্ত নাম অপরে আবরণ নাম হইলে অতি অনুপম এ দেশ অজনাভ থিলা ভরতু ভারত হইলা এমন্তে শুন পরীক্ষিত বিষ্ণু ভকত সে ভরত দেব ব্রাহ্মণ প্রজাজন স্বচ্ছন্দে করই পালন যে যাহা ধর্ম অনুসার আনন করন্তি আচার যে দশ পূর্ণমাস আদি চাতুর্মাস্য যজ্ঞ প্রসিদ্ধি অগ্নিহোত্র যে পশু সোম এ আদি যেতে যজ্ঞ মান শ্রদ্ধারে জাগ যজ্ঞ করি পূজন্তি দেব নর হরি। হরি হরি বল। যজ্ঞে সকল দেব তোষি যে যাহা ভাবে রাজ ঋষি নানা যজ্ঞরে সে রাজন সন্তোষে পূজে ভগবান সর্বদেবতা মূল সেহি অশেষ প্রভু ভাবগ্রাহী অখিল দেবঙ্ক ঈশ্বর সকল ব্রহ্মাণ্ড ঠাকুর তাহাঙ্ক চরণারবিন্দে মননিবেশী অপ্রমাদে সকল যজ্ঞ অবসানে দেবে সন্তোষ হই মনে পরম কল্যাণ সে করি হর সে গলে যে ঝাপুরি সুকর্ম প্রসাদু রাজার নির্মল হেলা কলে বর সত্ব গুণরে নৃপমণি মনে চিন্তই চক্রপাণি আকাশ প্রায় সে ঈশ্বর শুদ্ধ নির্মল সত্ত্বসার পরম ব্রহ্ম বাসুদেব অনাদি পুরুষ মাধব নানা লক্ষণে বিরাজিত চতুর ভুজে সে শোভিত শ্রীবৎস কৌস্তুভ মণি গদা কমল চক্রপাণি শঙ্খ সোহই বাম করে বনমালা যে লম্বে উরে এ আদি যেতে চিহ্ন বর্ণ চিন্তা করই সে রাজন অতি ভক্তি নারায়ণে হইলা তার দিনু দিনে এমন্তে গলা কেতে দিন শুন সুমনে হে রাজন লক্ষে বরষ সে রাজন অবনি করিণ পালন সকল কর্ম সাধ্য কলে পুত্রঙ্কু রাই আজ্ঞা দেলে রাজ সম্পদ যথোচিতে বিভাগ করি যে ঝামতে দেই সে ঋষভ কুমর আপনে হইলে বাহার পুলহ ঋষিঙ্ক আশ্রম তহিকি কলে কগমন अद्यापि हरि भगवान जही अच्छन्ति करि स्थान तहिर नदी शुद्ध जल सुखे सेवंती मुनि कूल ताहार गंडकी जे नाम स्परसे पाप विनाशन पुलहाश्रम जे गहन विविध द्रुम रे शोभन नाना कुसुमे परिमल निर्मल सुशीतल जल मलय पवन निरते तहि भरत शुद्ध चित्ते कोमल तुल शिर दल सुस्वादु पक्व फल मूल अन्य जीवन उपहार निवेदी गोविंद पयर इंद्रिय गण कुनिवारी विषय रस दूर करी नित्य गोविंद आराधन करई हर सेरा जन हरि हरि बोला महापुरुष सेवा बिने अन्य से न भावई मने जगत प्रभु नारायण श्रद्धा बढ़ाई अनुक्षण कैवल्य दाता नाम धरी हृदय गद गद करी रोम पुलक अश्रुपात हर सतनु अबिरत एमंत प्रभु जे गोविंद अरुण चरणार बिंद आस्वाद करी अबिरते परम भक्ति जोग मते गभीर ह्रद हृदय रे चित्त बुड़ाई निरंतरे नित्य जे प्रभु सेवा तार विस्मर कलानुपवर एथु अंतरे से राजन अजिन करि परिधान सिरे कपिल जटा भार शरीर दिशई सुंदर सूर्य मंडले से राजन ब्रह्म रूप कु करि ध्यान हेमंत वाक्य अनुमाने बोलई हरषित मने हे परं ब्रह्म तू सबिता निखिल कर्म फल दाता इच्छा मात्र के सृष्टि करू सकल जीवे प्रतिपालू तोते जे सर्वबुद्धि स्पुरे शरण गली तो पयरे से परा पर ब्रह्म रूप तांकु चिंतई नित्य नृप भरत कर्म अनुसरी सुजने चिंतन रहरि से प्रभु चरणार बिंदे मन निवेशी अप्रमादे कहई दास जगन्नाथ श्रीकृष्ण भजन चरित भावे कहई दास जगन्नाथ भावे श्रीकृष्ण भजन चरित हरि हरि बोल इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमस्कंधे भरतचरिते भगवत परिचर्यायां नाम सप्तम अध्याय हरि हरि बोल।